বিচাৰকৰ্তাবিলাক চৈধ্য অধ্যায়। চিমচুনৰ বিবাহ। পাছত চিমচুনে তিম্মালৈ নামি গ'ল আৰু সেই ঠাইত পলেষ্টিয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখা পালে আৰু উলটি আহি নিজৰ মাক বাপেকক ক'লে, মই তিম্মাত পলেষ্টিয়াসকলৰ জীয়াৰীবোৰৰ মাজত এজনী ছোৱালী দেখিলোঁ। তোমালোকে তেওঁক আনি মোৰে সৈতে বিয়া কৰাই মোৰ পত্নী হ'বলৈ দিয়া। তেতিয়া তেওঁ বাপেক মাকে তেওঁক ক'লে, তোমাৰ ভাইসকলৰ মাজত আৰু মোৰ স্বজাতীয় লোকসকলৰ মাজত জানো ছোৱালী নাই যে তুমি সেই অচ্ছুন্নত পলেষ্টিয়াসকলৰ ছোৱালী আনিবলৈ যাব খুজিছা। চিমচুনে তেওঁৰ বাপেকক ক'লে, তুমি মোৰ কাৰণে তেওঁকেই আনিবলৈ দিয়া, কিয়নো যেতিয়া মই তেওঁক চালোঁ তেতিয়া তেওঁই মোক সন্তোষ দিলে। কিন্তু তেওঁ মাক বাপেকে নাজানিলে যে সেয়ে জিহুৱাৰ পৰা হৈছে, কাৰণ তেওঁ পলেষ্টিয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিষ্টিয়াসকলে ইজৰাইলক শাসন কৰিছিল। পাছত চিমচুন আৰু তেওঁৰ বাপেক মাক তিম্মালৈ নামি গৈ তিম্মাত থকা দাক্ষাবাৰী পোৱাত এটা ডেকা সিংহই চিমচুনৰ বিৰুদ্ধে গৰ্জন কৰি খেদি আহিল। তেতিয়া জিহুৱাৰ আত্মা তেওঁৰ ওপৰ স্থিতি হ'ল। তেওঁৰ হাতত একো নথকাটো ছাগলী পোৱালিৰ চিৰাৰ নিচিনাকৈ তেওঁ সেই সিংহক চিৰি পেলালে। কিন্তু তেওঁ কি কৰিলে সেই বিষয়ে নিজৰ মাক বাপেকক নক'লে। পাছত চিমচুনে গৈ সেই ছোৱালীৰ লগত কথা বতৰা হ'ল আৰু যেতিয়া তেওঁ সেই ছোৱালীজনীক চালে তেওঁক চাই সন্তুষ্ট হ'ল। কিছুকালৰ পাছত তেওঁ যেতিয়া সেই ছোৱালীক বিয়া কৰাই আনিবলৈ পুনৰাই সেই ঠাইলৈ গৈছিল, তেতিয়া সেই সিংহৰ হৰ চাবলৈ বাট এৰি গৈ দেখিলে যে সিংহৰ হৰ ভিতৰত এজাক মৌ মাখি আৰু মৌ আছে। তেতিয়া তেওঁ তাক আনি হাতত লৈ খাই খাই গ'ল আৰু বাপেক মাকৰ ওচৰ পাই তেওঁলোককো কিছু দিয়াত তেওঁলোকেও খালে। কিন্তু তেওঁ যে সেই মৌ সিংহৰ হৰ পৰা আনিলে সেই বিষয়ে তেওঁলোকক নক'লে। পাছত তেওঁ বাপেক সেই ছোৱালীৰ ওচৰলৈ যোৱাত চিমচুনে সেই ঠাইতে ভোজ যুগুত কৰিলে, কিয়নো ডেকা লোকসকলৰ তেনেধৰণৰ নিয়ম আছিল। পাছত তেওঁক দেখি ফিলিষ্টিয়াসকলে তেওঁৰ ওচৰত থাকিবলৈ 30 সখীয়েক আনিলে। পাছত চিমচুনে তেওঁলোকক ক'লে, মই তোমালোকক এটি হাথৰ কওঁ, তোমালোকে উৎসৱৰ এই 7 ভিতৰতে যদি মোক তাৰ অৰ্থ ঠিকৰূপে বুজাই ক'ব পাৰা তেন্তে মই তোমালোকক গাত লোৱা সোণৰ 30 বস্ত্ৰ আৰু 30 কাপোৰ দিম। কিন্তু যদি মোক তাৰ অৰ্থ ক'ব নোৱাৰা তেন্তে তোমালোকে মোক গাত লোৱা সোণৰ 30 বস্ত্ৰ আৰু 30 কাপোৰ দিবা। তেতিয়া সিহঁতে তেওঁক ক'লে, তোমাৰ হাতৰ কোৱা আমি তাক শুনো। তেতিয়া তেওঁলোকক ক'লে, খাওঁতাৰ পৰা খোৱা বস্তু আৰু বলৱানৰ পৰা মধু ওলাল, তাতে সিহঁতে 3 ভিতৰত সেই হাথৰৰ অৰ্থ ক'ব নোৱাৰিলে। পাছত 7 হ'লত সিহঁতে চিমচুনৰ ঘৈণীয়েকক ক'লে, যাতে তোমাৰ গিৰিয়ে হাথৰৰ অৰ্থ আমাক কয়, এইকাৰণে তুমি তেওঁক ফুচু ল'বা, নহ'লে আমি তোমাক আৰু তোমাৰ পিতৃবংশক জুইত পুৰিম। তোমালোকে আমাক দৰিদ্ৰ কৰিবৰ অৰ্থেহে নিমন্ত্ৰণ কৰিছিলা, এনে নহয় জানো? পাছত চিমচুনৰ ঘৈণীয়েকে গিৰিয়েকৰ গুৰিত কান্দি ক'লে, তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা, মোৰ স্বজাতীয়াসকলক এটি হাথৰ ক'লা কিন্তু মোক তাৰ অৰ্থ বুজাই নক'লা। তেতিয়া তেওঁ ক'লে, চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক'মনে? তথাপি তেওঁ ঘৈণীয়েকে উৎসৱৰ 7 শেষলৈকে তেওঁ গুৰিত কান্দি কান্দি থাকিল। পাছত মহিলাই তেওঁক বৰকৈ ধৰাত তেওঁ 7 তেওঁক বুজাই ক'লে। তেতিয়া তেওঁ সেই স্বৰজাতীয়সকলক হাথৰৰ অৰ্থ কৈ দিলে। পাছত 7 সূৰ্য মাৰ যোৱাৰ আগেৰে সেই নগৰত থকা লোকসকলে তেওঁক ক'লে, মৌতকৈ মিঠা কি, আৰু সিংহতকৈ বলৱান কোন? তাতে শিমচুনে তেওঁলোকক ক'লে, তোমালোকে মোৰ চেঁউৰী গৰুৱে হাল নোবোৱা হ'লে মোৰ হাতৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়। পাছত জিহুৱাৰ আত্মা তেওঁ ওপৰত স্থিতি হোৱাত তেওঁ অস্কিলুনলৈ নামি গ'ল আৰু সেই ঠাইত 30 জন মানুহক বধ কৰি সিহঁতৰ কাপোৰ হুলুকাই আনি সেই কাপোৰেৰে এযোৰ এযোৰ হাতৰৰ অৰ্থ কোৱাবোৰক দিলে আৰু খঙত জ্বলি উঠি নিজৰ বাপেকৰ ঘৰলৈ গুচি গ'ল। পাছত শিমচুনে নিজৰ প্ৰিয় মিত্ৰক তেওঁৰ পত্নীক দি দিলে।